এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট আৰু টিয়কত 36,873গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি নিশা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আগমন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লোকসভাত অৰ্থনৈতিক সমীক্ষা দাখিল আৰু বকুত খাদ্যত বিষক্ৰিয়া হৈ 36গৰাকী লোক চিকিৎসাধীন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট আৰু টিয়ক বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 36,873গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। টিয়ক সমষ্টিত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ আজি এই সমষ্টিটোকে ধৰি মুঠ 100টা সমষ্টিত 25 লাখ হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰিছে। 6 ফেব্ৰুৱাৰীৰ পূৰ্বে বাকী থকা 26টা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ কয়।
আজি আমাৰ মহিলা উদ্যমিতাৰ 100 নম্বৰ সভাখন সম্পূৰ্ণ হ'ল আৰু আজিলৈকে প্ৰায় 25 লাখ হিতাধিকাৰীয়ে মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে। অনাগত দিনত আমি আৰু 26টা সমষ্টিত বিতৰণ কৰিম আৰু 126টা সমষ্টিতে 6 ফেব্ৰুৱাৰীৰ আগতে আমি শেষ কৰিবৰ বাবে যত্ন কৰিছোঁ।
আনহাতে গোলাঘাটত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ চেক বিতৰণ কৰাৰ লগতে তেওঁ জিলাখনত 313 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। তেওঁ প্ৰথমে গোলাঘাটৰ নৱনিৰ্মিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে 4 কোটি টকা ব্যয়েৰে নিৰ্মিত মুকলি প্ৰেক্ষাগৃহ, 7 কোটি টকা ব্যয় সাপেক্ষ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু 4 কোটি টকা ব্যয়েৰে নিৰ্মিত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো মুকলি কৰে। মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীতে 104 কোটি টকা ব্যয় সাপেক্ষ গোলাঘাট মেৰাপানী পথ আৰু 106 কোটি টকা ব্যয় সাপেক্ষ পদুমণি ৰঙাজান পথো মুকলি কৰে।
আজি আমাৰ মহিলা উদ্যমিতাৰ 199তম সভা আছিল আৰু লাহে লাহে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত গোলাঘাটত আজি প্ৰায় 38,000 মহিলা এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। ইয়াৰ লগতে আজি গোলাঘাটৰ অসম মালাৰ এটি খুব গুৰুত্বপূৰ্ণ পথ দেৰগাঁৱৰ পৰা গোলাঘাট সংযোগী এই পথটিও আজি আমি উদ্বোধন কৰিলোঁ। কেইবাখনো বিদ্যালয় য'ত আমি 7 কোটি টকাকৈ দি নতুনকৈ নিৰ্মাণ কৰিছিলোঁ আৰু আটাইতকৈ এটা সুন্দৰ ভৱন আজি আমি উদ্বোধন কৰা আমাৰ সৌভাগ্য হ'ল, সেয়া হ'ল গোলাঘাট জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি নিশা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। 284 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই চৌহদৰ ভিতৰত বিধানসভা ভৱন, বিধায়কৰ আৱাসগৃহ, প্ৰেক্ষাগৃহ আৰু বেৰেক থাকিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়া খণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰাৰ উপৰি দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। মুঠ 447 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ত 238 কোটি টকা ব্যয় সাপেক্ষ ইনডোৰ ষ্টেডিয়াম, ফুটবল খেলপথাৰ, 2খন লন টেনিছ কৰ্ট, 2খন ভলীবল কৰ্ট, 1খন বাস্কেটবল কৰ্ট, ছুইমিং পুল, ল'ৰা ছোৱালীৰ আৱাস আদি নিৰ্মাণ কৰা হৈছে। খনিকৰ পেৰেড গ্ৰাউণ্ডত কাইলৈ দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা কাৰলোচা উপস্থিত থাকিব। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণী, স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা থকাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলক প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। শ্ৰীশ্বাহে কাইলৈ বিয়লি ধেমাজিত মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়াৰ ভাগলৈ তেওঁ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব। 2026 বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.4% হ'ব পাৰে আৰু 2027 বিত্তীয় বৰ্ষত এই হাৰ 6.8ৰ পৰা 7.2%ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰা অৰ্থনৈতিক সমীক্ষাত এই অনুমান কৰা হৈছে। অৰ্থনৈতিক সমীক্ষা অনুসৰি 2026 বিত্তীয় বৰ্ষটো দেশৰ শক্তিশালী বিকাশধাৰা বৰ্তি থাকিব। প্ৰকৃত মূল ঘৰুৱা উৎপাদনৰ প্ৰথমটো অগ্ৰিম অনুমানত মূলতঃ ঘৰুৱা চাহিদা বৃদ্ধিৰ বাবে এই হাৰ 7.4% হ'ব পাৰে বুলি কোৱা হৈছে। অৰ্থনৈতিক সমীক্ষাত ভূ ৰাজনৈতিক উত্তেজনা আৰু গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ মাজত বাণিজ্য ক্ষেত্ৰত সৃষ্টি হোৱা বাধাৰ বাবে গোলকীয় অৰ্থনৈতিক বাতাবৰণ অনিশ্চিত হৈ থাকিব বুলি উল্লেখ কৰা হৈছে। কামৰূপ জিলাৰ বকত খাদ্যত বিষক্ৰিয়া হৈ 34 লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। ইয়াৰে 5 লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা অনুসৰি বকৰ জবেপাৰা, ৰংচেপাৰা আৰু ভোগদাবাৰী গাঁৱৰ শতাধিক লোক খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছিল। যোৱা মঙলবাৰৰ পৰা আক্ৰান্ত লোকসকলৰ চিকিৎসালয়ত ভৰ্তি হৈছে। কামৰূপ জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে স্বাস্থ্য বিভাগৰ এটা দল ইতিমধ্যে বিষক্ৰিয়াত আক্ৰান্ত হোৱা লোকসকলৰ গাঁৱত উপস্থিত হৈ আক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ বুজ লৈছে। স্বাস্থ্য বিভাগৰ দলটোৱে গাঁওখনৰ পানী, ৰোগীৰ মলমূত্ৰ, তেজৰ নমুনা, খাদ্য আদি সংগ্ৰহ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অহা শনিবাৰে নিশা 8:02 আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যত শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্ত আৰু শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা KRU 365ৰ মুৰববী ভৃগু বৰঠাকুৰে অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলে এতিয়াৰে পৰা শিক্ষা সেতু এপৰ জৰিয়তে ছুটীৰ বাবে আবেদন দাখিল কৰিব লাগিব। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। অহা 31 জানুৱাৰীৰ পৰা ঠিকাভিত্তিক শিক্ষকৰ লিখিত ছুটীৰ আবেদন গ্ৰাহ্য কৰা নহ'ব বুলিও মিছন সঞ্চালকগৰাকীয়ে নিৰ্দেশনাত উল্লেখ কৰিছে। বিমান দুৰ্ঘটনাত কালি মৃত্যু হোৱা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া আজি পুণেৰ বাৰামতীত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়। পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশ আৰু ৰাজ্যিক মন্ত্ৰীসভাৰ অন্যান্য সদস্যসকল উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট আৰু টিয়কত 37,873 মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি নিশা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আগমন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লোকসভাত অৰ্থনৈতিক সমীক্ষা দাখিল আৰু বকুত খাদ্যৰ বিষক্ৰিয়া হৈ 34 লোক চিকিৎসাধীন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:00 শুনিবলৈ পাব।